এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। নেৰানেপেৰা বৰষুণৰ ফলত গোলাঘাট জিলাৰ বিভিন্ন অঞ্চল প্লাবিত হৈছে। চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা ধাৰাষাৰ বৰষুণ আৰু নিপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত জিলাখনৰ ধনশিৰি আৰু দৈয়াং নৈৰ লগতে উপনৈসমূহৰ জলস্তৰ বৃদ্ধি পাইছে। কালি সন্ধিয়া পৰ্যন্ত লাভ কৰা তথ্য অনুসৰি জিলাখনৰ গোলাঘাট, খুমটাই, মৰঙি, সৰুপথাৰ আৰু বোকাখাটৰ 5টা ৰাজহ চক্ৰ বানৰ কবলত পৰিছে। জিলাখনৰ 56খন গাঁৱৰ 4,500ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। জিলা প্ৰশাসনে 15টা আশ্ৰয় শিবিৰ মুকলি কৰিছে। বানত আৱদ্ধসকলক সহায়ৰ বাবে SDRF আৰু NDRFৰ দলক নিয়োজিত কৰা হৈছে। জিলাৰ প্ৰশাসনৰ বিষয়ববীয়া আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বিষয়াসকলে বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময় কৰিছে। একেদৰে বানত আৱদ্ধ পশুধনসমূহৰ উদ্ধাৰৰ বাবেও চেষ্টা চলাই থকা হৈছে। গোলাঘাট জিলা প্ৰশাসনে জাননীযোগে জনসাধাৰণক সতৰ্কতা অৱলম্বন কৰিবলৈ আহান জনোৱাৰ লগতে বাঢ়নী পানীত অপ্ৰয়োজনীয়ভাৱে নাও আদিৰে যাতায়াত নকৰিবলৈ আহান জনাইছে। তদুপৰি এনে পৰিস্থিতিত কোনো বৈদ্যুতিক সামগ্ৰী স্পৰ্শ বা মেৰামতি নকৰিবলৈ আহান জনোৱা হৈছে। খোৱাপানীৰ ক্ষেত্ৰতো পৰিষ্কাৰ পৰিচ্ছন্নতা অৱলম্বন কৰিবলৈ স্বাস্থ্য বিভাগে আহান জনাইছে। যিকোনো জৰুৰীকালীন পৰিস্থিতিত জনসাধাৰণক 0377428022 আৰু 0367428152 নম্বৰত যোগাযোগ কৰিবলৈ আহান জনোৱা হৈছে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ বমদিলা আৰু টাৱাং জিলাত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত পাহাৰীয়া নৈসমূহৰ জলস্তৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ভৈয়াম অঞ্চলত বানৰ সৃষ্টি হৈছে। বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৱৰ্তী কেইবাখনো গাঁও বাঢ়নী পানীয়ে বুৰাই পেলাইছে। জিলাখনৰ চেলাইখাতি, মহজুলি বস্তি, নাহৰণি, মিছামাৰী বৰপথাৰকে ধৰি কেইবাখনো গাঁও বানৰ কবলত পৰিছে। একেদৰে গহপুৰ সমজিলাৰ মাজেৰে বৈ যোৱা ব্ৰহ্মাজান আৰু সত্ৰং নৈৰ বাঢ়নী পানীয়ে কালি বিস্তীৰ্ণ অঞ্চল বুৰাই পেলাইছে। শোণিতপুৰ জিলাৰ নদুৱাৰ বিধানসভা সমষ্টিৰ চাৰিদুৱাৰৰ অন্তৰ্গত বাকুলা, বাকুলা পথাৰ, আমলগা, ভালুকমাৰী, বুঢ়াগাঁও, দলংবস্তিকে ধৰি কেইবাটাও অঞ্চল বানৰ কবলত পৰিছে। প্ৰথমবাৰৰ বাবে গামানী চপানালা গাঁৱৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে। আজি বিধায়ক পদ্ম হাজৰিকাই বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। সাংবাদিকৰ আগত বিধায়কগৰাকীয়ে এইদৰে কয়।
যোৱা ৰাতি পাহাৰীয়া পানী সোমাইছে, অৰুণাচলৰ পৰা আচলতে পানী সোমাইছে। ইয়াত মই বিধায়ক হোৱা ইমান দিন হ'ল যে এই অঞ্চলটোত তেনেকুৱা পানী সোমোৱা ঘটনা ঘটা নাছিল, কিন্তু আজি কি কাৰণে এনেকুৱা যে পাহাৰীয়া পানীটো কেনেকে আহি সোমাইছে যে মানুহ বৰ আতংকিত হৈছে আৰু আমাৰ জিলা প্ৰশাসন সম্পূৰ্ণ প্ৰস্তুত, তেওঁলোকে যিকোনো পৰিস্থিতি চম্ভালিব পৰাকৈ নিজকে প্ৰস্তুত ৰাখিছে।
বিগত দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত কাছাৰ জিলাৰ বৰাক নদীৰ জলস্তৰ বৃদ্ধি পাইছে। আজি পুৱাৰ ভাগত শিলচৰৰ অন্নপূৰ্ণাঘাটৰ বৰাক নদীৰ জলস্তৰ বৃদ্ধি হৈ 20.29 মিটাৰ হৈছে। ইয়াৰ ফলত শিলচৰকে ধৰি সমগ্ৰ জিলাখনত বান সদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। এনে পৰিস্থিতিত জিলা প্ৰশাসন আৰু দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই সাধাৰণ জনতাক সজাগ হৈ থাকিবলৈ আৰু প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিছে। জিলা প্ৰশাসনে জনোৱা মতে সম্ভাৱ্য বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সংশ্লিষ্ট সকলো বিভাগকে সাজু হৈ থাকিবলৈ দিয়াৰ লগতে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিছে। ডিব্ৰুগড় জিলাৰ ঐতিহাসিক মায়ামৰা সত্ৰৰ সমীপৰ অনিৰুদ্ধদেৱ নামঘৰত কালি মাজোৰা শ্ৰীমদ ভাগৱত গীতা পাঠৰ সামৰণি পৰে। এই ভাগৱত পাঠ অনুষ্ঠানত বৃহত্তৰ মদাৰখাট মৌজাৰ ভালেসংখ্যক লোক উপস্থিত থকাৰ উপৰি ডিব্ৰুগড়, তিনিচুকীয়া আৰু লখিমপুৰ জিলাৰ পৰা বহুসংখ্যক লোকৰ আগমন ঘটে। লখিমপুৰৰ নিত্যৰঞ্জন দাসে ভাগৱত পাঠৰ ব্যাখ্যা আগবঢ়ায়। আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়োতা গোলাপ শইকীয়াৰ পঞ্চম মৃত্যুবাৰ্ষিকী উপলক্ষে অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে অসমীয়াত অনলাইন বাতৰি পঢ়াৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ইচ্ছুক প্ৰতিযোগীয়ে সাম্প্ৰতিক ঘটনাৱলী সম্পৰ্কীয় 1 মিনিটৰ বাতৰিৰ অডিঅ' মোবাইল ফোন অথবা অডিঅ' ৰেকৰ্ডাৰত ৰেকৰ্ড কৰি 24 ছেপ্টেম্বৰৰ পূৰ্বে MP3 ৰূপত হোৱাটছএপযোগে পঠিয়াব লাগিব। হোৱাটছএপ নম্বৰকে ধৰি প্ৰতিযোগিতাৰ সবিশেষ জানিবলৈ ইচ্ছুক প্ৰতিযোগীয়ে আমাৰ ফেচবুক পেজ AIR নিউজ গুৱাহাটী চাব পাৰে। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে কালি ধেমাজি মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ নৱনিৰ্মিত পৰীক্ষাগাৰ, ৰাষ্ট্ৰীয় বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তিৰ প্ৰতিষ্ঠানৰ অধ্যয়ন কেন্দ্ৰ, কম্পিউটাৰ লেব আৰু বহুমুখী শ্ৰেণীকোঠাসমূহ, কেইবাটাও শৈক্ষিক আন্তঃগাঁথনি উদ্বোধন কৰে। আন্তঃগাঁথনিসমূহ উদ্বোধন কৰি মন্ত্ৰী ডাঃ পেগুৱে তেওঁৰ ভাষণত শিক্ষানীতিৰ ভিত্তিত সংবৰ্ধিত এই শৈক্ষিক আন্তঃগাঁথনিয়ে শিক্ষাৰ অগ্ৰগতিৰ ক্ষেত্ৰত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 9 বজাত।